وَمِنَ الْأَعْرَابِ مَن يُؤْمِنُ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَيَتَّخِذُ مَا يُنْفِقُ قُرُبَاتٍ عِندَ اللَّهِ وَصَلَوَاتِ الرَّسُولِ أَلَا إِنَّهَا قُرْبَةٌ لَّهُمْ سَيُدْخِلُهُمُ اللَّهُ فِي رَحْمَتِهِ إن الله غفور رحيم
আর মরুবাকী সকলৰ মাজত এনেকুৱা ব্যক্তিও আছে যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰে লগতে যি ব্যয় কৰে তাক আল্লাহৰ সান্নিধ্য আৰু ৰাসূলৰ দোৱা লাভৰ উপায় বুলি গণ্য কৰে জানি থোৱা নিঃসন্দেহে তেওঁলোকৰ এই দান হৈছে আল্লাহৰ সান্নিধ্য লাভৰ উপায় অচিৰে আল্লাহে তেওঁলোকক নিজৰ ৰহমতত প্ৰৱেশ কৰাব নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু